জিহুচুৱা সাত অধ্যায়। অয়ৰ আগত ইজৰাইল ঘটা আখনৰ দুখ আৰু তাৰ দণ্ড। কিন্তু ইজৰাইলৰ সন্তানসকলে ধ্বংস কৰিবলগীয়া যিহুৱাৰ বৰ্জন কৰা বস্তুৰ বিষয়ত অবিশ্বাসযোগ্য লোকৰ দৰে কৰ্ম কৰিলে। অৰ্মীৰ পুত্ৰ আখান, এই আখান যিহুদাৰ ফৈদৰ। এওঁ ধ্বংস হ'বলগীয়া বৰ্জিত বস্তুৰ কিছুমান নিজৰ লগত লৈ গৈছিল। সেয়ে যিহুৱাৰ ক্ৰোধ ইজৰাইলৰ সন্তানসকলৰ ওপৰত জ্বলি উঠিল। যিহুচুৱাই জিৰিহুৰ পৰা বৈতেলৰ পূব ফালে থকা বৈত আবনৰ ওচৰৰ অয়লৈ মানুহ পঠাই ক'লে, তোমালোকে উঠি গৈ গুপুতে এই দেশৰ বুজ বিচাৰ লৈ আহাগৈ। তেতিয়া উঠি গৈ তেওঁলোকে অয়ৰ বুজ বিচাৰ ল'লে। পাছত তেওঁলোকে যিহুচুৱাৰ ওচৰলৈ উলটি আহি ক'লে, অয়লৈ আটাইবোৰ মানুহ নপঠিয়াব, তালৈ উঠি গৈ অয়ক আক্ৰমণ কৰিবলৈ কেৱল 2 বা 3 হাজাৰমান লোকহে পঠিয়াওক। ৰণত আটাইবোৰ মানুহক পঠাই কষ্ট নিদিব, কিয়নো সিহঁত সংখ্যাত তাকৰ। এই হেতুকে লোকসকলৰ মাজৰ পৰা 3 হাজাৰমান লোক সেই ঠাইলৈ উঠি গ'ল। কিন্তু তেওঁলোক অয়ৰ লোকসকলৰ আগৰ পৰা পলাল, আৰু অয়ৰ লোকসকলে তেওঁলোকৰ 37 জনমান লোকক বধ কৰিলে। আৰু সিহঁতে নগৰৰ দুৱাৰৰ আগৰ পৰা চবাৰিমলৈকে তেওঁলোকক খেদি নিলে, আৰু নামি যোৱাৰ বাটত তেওঁলোকক প্ৰহাৰ কৰিলে। তাতে তেওঁলোকৰ হৃদয় ভয়ত আঁতুৰ হৈ পৰিল, আৰু তেওঁলোকে সাহস হেৰুৱাই পেলালে। তেতিয়া যিহুচুৱাই নিজৰ কাপোৰ ফালিলে, তেওঁ আৰু ইজৰাইলৰ বৃদ্ধ লোকসকলে নিজ নিজ মূৰত ধূলি ছটিয়ায় যিহুৱাৰ নিয়ম চন্দুকৰ আগত তললৈ মুখ কৰি সন্ধ্যালৈকে মাটিত পৰি থাকিল। তেতিয়া যিহুচুৱাই ক'লে, হাই হাই, হে প্ৰভু যিহুৱা, আমাক বিনষ্ট কৰাবৰ অৰ্থে এই ইমূৰীয়াসকলৰ হাতত আমাক শুধাই দিবলৈ তুমি কিয় এই লোকসকলক জৰ্দন পাৰ কৰি আনিলা? তাতকৈ আমি অন্য সিদ্ধান্তৰে ক্ৰান্ত হৈ জৰ্দনৰ সিপাৰে থকা হ'লে কেনে ভাল আছিল। হে প্ৰভু, ইজৰাইলে নিজ শত্ৰুবোৰলৈ পিঠি দিলে, এতিয়া মই কি ক'ম? কিয়নো কনানিয়া আদি কৰি এই দেশবাসী আটাই লোকে যেতিয়া এই কথা শুনিব, তেতিয়া তেওঁলোকে আমাক বেৰি ধৰিব আৰু পৃথিৱীৰ পৰা আমাৰ নাম লুপ্ত কৰিব। তেতিয়া তোমাৰ মহান নামৰ কাৰণে তুমি কি কৰিবা? তেতিয়া যিহুৱাই যিহুচুৱাক ক'লে, উঠা, তুমি তললৈ মুখ কৰি কিয় মাটিত পৰি আছা? ইজৰাইলে পাপ কৰিলে, মই তেওঁলোকক আজ্ঞা কৰা নিয়মটিও লংঘন কৰিলে। তেওঁলোকে বৰ্জিত বস্তুৰ পৰা কিছু চুৰ কৰি ল'লে, চুৰ কৰিও ভাও ধৰিলে, আৰু তেওঁলোকৰ বস্তুৰ মাজত সেই বৰ্জিত বস্তু লুকুৱাই ৰাখিলে। সেইবাবে ইজৰাইলৰ সন্তানসকলে শত্ৰুবোৰৰ আগত থিয় হ'ব নোৱাৰিলে। তেওঁলোকে শত্ৰুবোৰলৈ পিঠি দিলে, কিয়নো তেওঁলোক বৰ্জিত হ'ল। তোমালোকে সেই বৰ্জিত বস্তু বিনষ্ট কৰি তোমালোকৰ মাজৰ পৰা দূৰ নকৰিলে, মই তোমালোকৰ লগত পুনৰ নাথাকিম। উঠা, লোকসকলক পবিত্ৰ কৰা, আৰু তুমি তেওঁলোকক কোৱা, তোমালোকে কালিৰ কাৰণে নিজকে পবিত্ৰ কৰা, কিয়নো ইজৰাইলৰ ঈশ্বৰ যিহুৱাই এই কথা কৈছে, হে ইজৰাইল, তোমাৰ মাজত বৰ্জিত বস্তু আছে, তোমালোকৰ মাজৰ পৰা সেই বৰ্জিত বস্তু দূৰ নকৰালৈকে তুমি তোমাৰ শত্ৰুবোৰৰ আগত থিয় হ'ব নোৱাৰিবা। এতেকে ৰাতিপুৱাতে তোমালোকে নিজ নিজ ফৈদ অনুসাৰে হাজিৰ হ'বা। তাতে চিঠি খেলোঁতে যিহুৱাই যি ফৈদক ধৰিব, সেই ফৈদৰ এক এক গোষ্ঠী ওচৰ চাপি আহিব, আৰু যিহুৱাই যি পৰিয়ালক ধৰিব তাৰ এজন এজন পুৰুষ ওচৰ চাপি আহিব। তাতে যিহুৱাই বৰ্জন কৰা বস্তু লোৱা যিজন ধৰা পৰিব, তাক আৰু তাৰ সকলোকে জুইত পোৱা যাব, কিয়নো তেওঁ যিহুৱাৰ নিয়মটি লংঘন কৰি ইজৰাইলৰ মাজত অপমানজনক কাম কৰিলে। পাছত যিহুচুৱাই ৰাতিপুৱাতে উঠি ইজৰাইলক নিজ নিজ ফৈদ অনুসাৰে মাতি আনিলে। তাতে যিহুদা ফৈদ ধৰা পৰিল, আৰু যিহুদা ফৈদৰ লোকসকলক মাটি আনোতে জেরহৰ গুষ্টি ধৰা পৰিল। পাছত জেরহৰ গুষ্টি পুৰুষ অনুসাৰে মাটি আনোতে জব্দি ধৰা পৰিল। তাৰ পাছত তেওঁ পৰিয়ালৰ সকলো লোকক এজন এজনকৈ মাটি আনোতে আখান ধৰা পৰিল। আখান কৰ্মীৰ পুত্ৰ, কৰ্মী জব্দিৰ পুত্ৰ, জব্দি জেৰহৰ পুত্ৰ, এওঁ যিহুদাৰ ফৈদৰ আছিল। তেতিয়া যিহুছুৱাই আখানক ক'লে, বোপা, তুমি সৰ্বশক্তিমান ইজৰাইলৰ ঈশ্বৰ যিহুৱাৰ সন্মুখত সত্য কথা কোৱা আৰু তেওঁ প্ৰশংসা কৰা। বিনয় কৰোঁ, তুমি যি কৰিলা সেই বিষয়ে মোক কোৱা, মোৰ পৰা সেই বিষয় নুলুকুৱাবা। তেতিয়া আখানে উত্তৰ দি যিহুছুৱাক ক'লে, সঁচাকৈ মই ইজৰাইলৰ ঈশ্বৰ যিহুৱাৰ অহিতে পাপ কৰিলোঁ। মই এনে কাৰ্য কৰিলোঁ। লোট দ্ৰব্যৰ মাজৰ এটা উত্তম বাবিলীয়া চোলা, 200 ছেকল ৰূপ আৰু 500 ছেকল জোখৰ জিভা, আকৃতিৰ 100টা সোণ দেখি লোভতে মই সেইবোৰ ল'লোঁ। সেইবোৰ মোৰ তম্বুৰ ভিতৰত মাটিত পুতি থোৱা আছে আৰু সেইবোৰৰ তলতে ৰূপো আছে। তেতিয়া যিহুছুৱাই বাৰ্তাবাহকসকলক সেই ঠাইলৈ পঠিয়ালে আৰু তেওঁলোকে তাৰ তম্বুৰ ভিতৰলৈ লৰি গ'ল। সেই ঠাইলৈ গৈ তেওঁলোকে দেখিলে যে সেই বস্তু তাৰ তম্বুৰ ভিতৰত পুতি থোৱা আছে আৰু সেইবোৰৰ তলত ৰূপো আছে। তেতিয়া তেওঁলোকে তম্বুৰ ভিতৰৰ পৰা সেই বস্তুবোৰ লৈ যিহুছুৱাৰ আৰু ইজৰাইলৰ ওচৰলৈ আনি যিহুৱাৰ আগত সেইবোৰ থলে। পাছত যিহুছুৱা আৰু তেওঁৰে সৈতে গোটেই ইজৰাইলে জেৰহৰ পুত্ৰ আখানক আৰু সেই ৰূপ চোলা আৰু সোণৰ জিভা আৰু তাৰ পুতেক, জীয়েক, তাৰ গৰু, তাৰ গাধ, তাৰ ভেড়া আৰু তাৰ তম্বু আদি সকলোকে ল'লে আৰু সকলোবোৰ আখুৰ উপত্যকালৈ আনিলে। পাছত যিহুছুৱাই ক'লে, তুমি আমাক কিয় দুখত পেলালা? যিহুৱাই আজি তোমাকো দুখত পেলাব। পাছত সমুদায় ইজৰাইলে তাক আৰু তাৰ সকলোকে শিল দলিয়াই বধ কৰিলে আৰু সকলোকে জুইত পুৰিলে। পাছত তাৰ ওপৰত শিল দলিয়াই দলিয়াই শিলৰ বৰ দম কৰিলে। শিলৰ সেই দম আজিলৈকে আছে। পাছত যিহুৱাই তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ পৰা ঘূৰিল। সেইবাবে এই ঠাই আখুৰ উপত্যকা বুলি আজিলৈকে বিখ্যাত আছে।